आप डिजिटल साक्ष्य भी होंगे पारंपरिक साक्ष्य। भारतीय साक्ष्य अधिनियम मतलब नया कानून 1 जुलाई से लागू। आजाद भारत के अपने कानून।
तारीख पर तारीख, युग का हो गया अंत। न्यायिक प्रक्रिया के लिए समय सीमा तय। भारतीय नागरिक सुरक्षा संहिता 1 जुलाई से लागू। आजाद भारत के अपने कानून।
अब डिजिटल साक्ष्य भी होंगे पारंपरिक साक्ष्य।
উচ্চতম ন্যায়ালয়ে ইয়াৰ 75 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজিৰ পৰা বিশেষ লোক আদালত সপ্তাহৰ আয়োজন কৰিছে। আকাশবাণীৰ সৈতে হোৱা বতৰাত ন্যায়াধীশ কে ভি বিশ্বনাথনে কয় যে উচ্চতম ন্যায়ালয়ে বিচাৰি হৈ থকা গোচৰসমূহ মীমাংসা কৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁ আবেদনকাৰীসকলক লোক আদালতৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। উচ্চতম ন্যায়ালয়ৰ এই ব্যৱস্থাক তেওঁ বিদেশসমূহ স্বেচ্ছামূলক আৰু সমন্বয়েৰে সমাধান কৰাৰ বাবে এখন মঞ্চ বুলি অভিহিত কৰে। ন্যায়াধীশ বিশ্বনাথনে লোক আদালতসমূহে ন্যায় লাভৰ বাবে দক্ষ আৰু ন্যায়সাধ্য মাধ্যম বুলিও অভিহিত কৰে। আজি আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস। বাঘৰ প্ৰাকৃতিক বাসস্থান সুৰক্ষিত কৰাৰ বাবে এটা গোলকীয় প্ৰণালী গঢ়ি তোলা তথা বাঘ সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা বৃদ্ধি আৰু সমৰ্থন আগবঢ়োৱাৰ বিষয়টোৰ প্ৰচাৰৰ লক্ষ্যৰে প্ৰতি বছৰে আজিৰ দিনটো আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস হিচাপে পালন কৰা হয়। বিশ্ব বন্যপ্ৰাণী নিধিৰ তথ্য অনুসৰি ভাৰতত বৰ্তমান বাঘৰ মুঠ সংখ্যা স্থিৰ হৈ আছে অথবা বৃদ্ধি পাইছে। ভাৰতত বিশ্বৰ মুঠ বাঘৰ 80% পোৱা যায়। উল্লেখযোগ্য যে প্ৰজিত কাৰ্যৰ অংশ হিচাপে 1973 চনত ভাৰতত বাঘৰ অভয়াৰণ্য স্থাপন কৰা হৈছিল। স্বাস্থ্য আৰু নিয়োগ মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই আজি কয় যে দেশত চাকৰিৰ অভাৱ হোৱা নাই তথা বৰ্তমান চৰকাৰৰ নীতিগত হস্তক্ষেপৰ বাবে দেশত নিবনুৱাৰ হাৰ 3.2% হ্ৰাস পাইছে। লোকসভাত প্ৰশ্নোত্তৰ কালত মন্ত্ৰীগৰাকীয়ে অনাগত বছৰবোৰত নিবনুৱাৰ হাৰ 3% কম হ'ব বুলি আশা প্ৰকাশ কৰে। এইবাৰৰ কেন্দ্ৰীয় বাজেটক প্ৰশংসা কৰি ডঃ মাণ্ডাভিয়াই কয় যে প্ৰধানমন্ত্ৰী অনুদানে 5 বছৰৰ ভিতৰত 4 কোটিৰো অধিক ব্যয়ৰ জৰিয়তে কৰ্ম উৎপাদন আৰু দক্ষতা বিকাশৰ সুযোগ প্ৰদান কৰে। পেৰিছ অলিম্পিকৰ তৃতীয় দিনা আজি ভাৰতীয় শ্বুটাৰ ৰাণীতা জিন্দাল ডাৰ্লিতা এয়াৰ ৰাইফল মহিলা ফাইনেলৰ মেডেল ৰাউণ্ডত পদক জয়ত ব্যৰ্থ হৈছে। ৰাণীতা জিন্দাল ফাইনেল ৰাউণ্ডত 7ম স্থানত থমকি ৰয়। একেদৰে ডাৰ্লিতা এয়াৰ ৰাইফল পুৰুষ শাখাত ফাইনেলত বিয়লি 4:30 বজাত অৰ্জুন বাবুতা অৱতীৰ্ণ হ'ব। আনহাতে তৰবজিত সিঙৰ সৈতে মানু ভকৰৰ জ্যোতি আৰু অৰ্জুন সিং সেনাৰ সৈতে ৰিজন চন্দ্ৰমৰ জ্যোতিয়ে ডাৰ্লিতা এয়াৰ পিষ্টল মিক্স দলৰ কোৱালিফিকেশ্যন ৰাউণ্ডত অৱতীৰ্ণ হ'ব। ইফালে আজি বিয়লি 4:15 বজাত পুৰুষ হকীত ভাৰতে পুৰুষৰ এখন খেলত আৰ্জেণ্টিনাৰ বিৰুদ্ধে খেলিব। ভাৰতীয় হকী দলটোৱে অলিম্পিকৰ প্ৰথম দিনা নিউজিলেণ্ডৰ বিৰুদ্ধে জয়লাভ কৰিছে। শ্ৰীলংকাৰ পানীকালে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত পুৰুষসমূহ টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত কালি ভাৰতে শ্ৰীলংকাক 7 উইকেটত পৰাস্ত কৰি শৃংখলাটো 2-0 অপ্ৰতিৰোধ অগ্ৰগতি লাভ কৰিছে। ভাৰতে টছত জিকি শ্ৰীলংকাৰ বেটিঙৰ বাবে আমন্ত্ৰণ জনায়। শ্ৰীলংকাৰ নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেটৰ বিনিময়ত 161 ৰান সংগ্ৰহ কৰে। ভাৰতৰ ৰবি বিষ্ণত 26 ৰানৰ বিনিময়ত 3টা উইকেট দখল কৰাৰ বিপৰীতে আৰ্চিপ সিং, অক্ষৰ পেটেল আৰু হাৰ্দিক পাণ্ডে 2টাকৈ উইকেট দখল কৰে। আনহাতে বৰষুণৰ বাবে ভাৰতৰ লক্ষ্য 8 অভাৰত 78 ৰানলৈ হ্ৰাস কৰা হয়। ভাৰতে এছএছটি জয়সুৱাই সূৰ্য কুমাৰ যাদৱ আৰু হাৰ্দিক পাণ্ডিয়াৰ সুন্দৰ বেটিঙেৰে 9টা বল বাকী থকা অৱস্থাতে 81 ৰান কৰিবলৈ সমৰ্থ হয়। ৰবি বিষ্ণত প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। দুয়োটা দলে কাইলৈ একেটা খেলতে শৃংখলাজৰ তৃতীয় তথা অন্তিমখন খেলত অৱতীৰ্ণ হ'ব। বতৰ শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। অসম লোকসেৱা আয়োগৰ কৃষি উন্নয়ন বিষয়ৰ নিযুক্তি কেলেংকাৰীৰ গোচৰত আজি বিশেষ ন্যায়াধীশৰ আদালতে আয়োগৰ প্ৰাক্তন আয়ুক্ত ৰাকেশ কুমাৰ পালসহ 31জনৰ বিৰুদ্ধে শাস্তি ৰায় ঘোষণা কৰে। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি টকিঅ'ত কোৱাড বিদেশ আৰু মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰে আৰু শ্ৰীলংকাৰ পানীকালে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত 3খনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত কালি ভাৰতে শ্ৰীলংকাক 7 উইকেটত পৰাস্ত কৰে। এই বাতৰিৰ ইমানতে অন্ত পৰিছে।